এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত ৰেল সেৱা সম্প্ৰসাৰণৰ বিভিন্ন বিষয় সন্দৰ্ভত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা, ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা বৰাক উপত্যকাৰ শিল্পীসকলক আজি সম্বৰ্ধনা জ্ঞাপন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল পৰ্যটকৰ বাবে মুকলি, ৰাজ্যৰ ঠায়ে ঠায়ে ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত, আৰু ICC মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ, বৰষুণৰ বাবে প্ৰায় দুঘণ্টা পলমকৈ খেলখন আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে ৰাজ্যখনত ৰেল সেৱা সম্প্ৰসাৰণৰ লগতে কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই ৰাজ্যৰ যাতায়াত ব্যৱস্থা অধিক সুশৃংখলিত কৰাৰ বাবে ৰেল সেৱাৰ বিভিন্ন দিশত নতুনত্বৰ পোষকতা কৰে। এই বৈঠকত অসমলৈ চলাচল কৰা তিনিখন নতুন অমৃত ভাৰত ৰেলৰ যাত্ৰা সম্পৰ্কে আলোচনা কৰা হয়। তদুপৰি কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুৰ মাইণ্ডফুলনেছ চিটিলৈ নতুন ৰেলপথ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে কৰা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। অসমৰ মাজেৰে চলাচল কৰা গুৰুত্বপূৰ্ণ ৰেলসমূহৰ ষ্টপেজৰ সংখ্যা বৃদ্ধি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে ৰেলমন্ত্ৰীগৰাকীক অনুৰোধ জনায়। ৰেলমন্ত্ৰীগৰাকীয়ে এই বিষয়সমূহ বিবেচনা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। বৰাক উপত্যকাৰ তিনিখন জিলাৰ পৰা যোৱা 24 ফেব্ৰুৱাৰীত ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শিলচৰৰ বংগভৱনত এই উপলক্ষে আয়োজিত এটা কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই হাইলাকান্দি, শ্ৰীভূমি আৰু কাছাৰ জিলাৰ মুঠ 331গৰাকী শিল্পী, মূল প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যক প্ৰশংসা পত্ৰ আৰু মাননি প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবৰাই কয় যে ঝুমুৰ নৃত্য হৈছে চাহ জনগোষ্ঠীয় আৰু আদিবাসী সমাজৰ চহকী ঐতিহ্য তথা অসমৰ সম্পদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত যোৱা 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত ঝুমুৰ বিনন্দিনী অনুষ্ঠানে অসমৰ চাহ বাগিচাৰ 200 বছৰীয়া ঐতিহ্যক বিশ্ব দৰবাৰত পৰিচিত কৰিলে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।
বৰাক উপত্যকাৰ পৰা অংশগ্ৰহণ কৰা 331গৰাকী প্ৰশিক্ষক শিল্পীক আমি সন্মান জনোৱাৰ এটা দিন আমি ঠিক কৰিছিলোঁ আৰু সেই দিনটো আজি আছিল। আমি প্ৰত্যেকগৰাকী শিল্পীকে 25,000 টকাকৈ আমি এই মাননি প্ৰদান কৰি শিলচৰ চহৰৰ বংগভৱনত ঝুমুৰত অংশগ্ৰহণ কৰা শিল্পীক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিব লগা যি মাননি আৰু সেই সম্বৰ্ধনা আমি জ্ঞাপন কৰিলোঁ।
আজিৰ অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল আজি পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পৰ্যটকসকলে জীপ আৰু হাতী চাফাৰী কৰি উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আজি এই কাৰ্যসূচীত বনমন্ত্ৰীৰ সৈতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
26 বৰ্ষৰ বাবে কাজিৰঙাৰ যি ৰেঞ্জ, এই ৰেঞ্জ আজি পৰ্যটকৰ বাবে মুকলি হৈছে আৰু আমি আশা কৰিছোঁ যে এইবছৰ অভিলেখ সংখ্যক টুৰিষ্ট ইয়ালৈ আহিব। প্ৰত্যেক বছৰ বাঢ়ি আছে, যিটো হাৰত বাঢ়িছে, আৰু ইয়াৰ আগে আগে বাগৰি ৰেঞ্জটো খুলিলে তাতো আমি দৰ্শকৰ ভিৰ দেখি সেইটো আমাৰ কাৰণে আনন্দৰ আৰু গৌৰৱৰ কথা।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলৰ কিছু অংশ পৰ্যটকৰ বাবে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। সম্প্ৰতি কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ডাফলাং হৈ বৰুণটিকালৈ পৰ্যটকে জীপ চাফাৰী কৰিব পাৰিব। বনমন্ত্ৰীগৰাকীয়ে আজি কহৰা বনাঞ্চল মুকলি কৰি এইবাৰ উদ্যানখনলৈ আৰু অধিক পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু WTRPৰ উদ্যোগত আজি মিহিমুখত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই কাজিৰঙা ৰাইনো ৰাণ শীৰ্ষক মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এটা খৰ্গযুক্ত গঁড়ৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই মাৰাথনত অসমৰ উপৰি মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু মণিপুৰৰ 300+ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা 15 নৱেম্বৰত 30 আবা বিৰচা মুণ্ডাৰ জয়ন্তী উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাত জনজাতীয় গৌৰৱ দিৱসৰ আয়োজন কৰা সন্দৰ্ভত আজি শিক্ষা তথা ভৈয়াম জনজাতি কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগুৱে জিলাসমূহৰ আয়ুক্ত আৰু স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। ভিডিঅ' কনফাৰেন্সিংযোগে অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাতে জিলা প্ৰশাসন, স্বায়ত্তশাসিত পৰিষদ, ITDP বোৰ্ড, মহকুমা জনজাতি কল্যাণ বোৰ্ড আৰু জনজাতীয় ৰাইজৰ সহযোগত এই দিৱস উদযাপনৰ পৰামৰ্শ দিয়ে। ইয়াৰ লগতে জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলক জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে সন্মান জনাবলৈ কাৰ্যসূচী লোৱাৰ বাবেও মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 299.9 মিটাৰ, FM ৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM ৰ 102 মেগাহাৰ্জত, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 মেগাহাৰ্জত, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 মেগাহাৰ্জত, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাচাৰকুচি, তামোলপুৰ, মৰিগাঁওকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱ অনুষ্ঠিত হ'ব। এই উপলক্ষে নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক, যুৱক যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। একেদৰে নামনি অসমৰ বিভিন্ন স্থানত মৃন্ময় মূৰ্তিৰে ৰাস পালনৰ বাবে মৃৎশিল্পীসকলে পূৰ্ণগতিত কাম কৰি আছে। মাজুলীৰ বিভিন্ন স্থানত পৰহিলৈৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা 6 নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ 65খন ৰাস অনুষ্ঠিত হ'ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিচিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিৱেশন কৰা হ'ব। যোৰহাট জিলাৰ ঢেকিয়াজুলি, বামুণপুখুৰী, শিৱসাগৰ জিলাৰ হাফলুটিং, খনামুখ আদি অঞ্চলত ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। লখিমপুৰ, ধেমাজি আদি জিলাৰ বিভিন্ন স্থানতো ৰাস উৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অসম মন্ত্ৰীসভাই ইতিমধ্যে ৰাজ্যৰ 2135খন ৰাস সমিতিক এককালীন সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি মাজুলীৰ 67খন ৰাস সমিতিক 50,000 টকাকৈ আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ 2,068খন ৰাস সমিতিক 25,000 টকাকৈ অনুদান আগবঢ়োৱা হ'ব। চৰকাৰে ৰাস সমিতিসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাস সমিতিসমূহে সন্তোষ প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বীৰ লাচিত থানা নামৰ সংগঠনটোৰ নেতা বিকাশ অসমক 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ব্যৱসায়িক ধন দাবী আৰু অপহৰণৰ গোচৰত অভিযুক্ত বিকাশ অসম পলাতক হৈ আছিল আৰু কালি দিছপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণৰ পাছতে তেওঁক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱায় আৰু আদালতে 3 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত মহানগৰ আৰক্ষীৰ উপ আয়ুক্ত মৃণাল ডেকাই এইদৰে কয়।
বিকাশ অসম তেখেতক কালি দিছপুৰ থানাই হোৱাৰ পাছত তেখেতক গ্ৰেপ্তাৰ কৰে আৰু তেখেতক আপোনাৰ 875/25 যিটো ৰাহুল মিশ্ৰৰ কিডনেপিং কেছটো আছিলে, য'ত ৰাহুল মিশ্ৰক উদ্ধাৰ কৰা হৈছিলে, সেইটো কেছতে তেখেতক ফৰৱাৰ্ড কৰা হ'ব। আৰু বিকাশ অসমৰ ওপৰত আৰু এখন এজাহাৰ পৰিছে, সেইটো হৈছে এজাহাৰখন দিছে জিতেন্দ্ৰ চালৈ, বিকি ৰয় আৰু মিথুন কোঁৱৰে। তেওঁলোকৰ কথাটো হৈছে কি, দেৱালীৰ সময়ত তেওঁলোকে মানে ফটকা ফুটাবৰ কাৰণে বাধা দিছিলে আৰু সেই বাধা নিদিওঁ বুলি কৈ সেই মানে জিতেন্দ্ৰ চালৈহঁতৰ পৰা পইচা ডিমাণ্ড কৰিছিলে। তেওঁলোকে 4,05,000 টকা
স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত কাইলৈ মন্ত্ৰীসভা জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে কাইলৈ বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি আদিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লখিমপুৰত কালিৰে পৰা আয়োজন কৰা অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনা বহু গ্ৰন্থপ্ৰেমীৰ সমাগম হয়। বৰষুণকো নেওচি আজি বহু লোক নিজৰ পচন্দৰ গ্ৰন্থ ক্ৰয় কৰাৰ লগতে গ্ৰন্থমেলাথলীত মননশীল অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ বাবে সমবেত হয়। আজি বিয়লি গ্ৰন্থমেলাথলীত পদ্মনাথ গোহাঁই বৰুৱা আৰু অসমৰ সমসাময়িক বৌদ্ধিক সমাজ শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা মুকলি কৰি লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ মুকুন্দ ৰাজবংশীয়ে অসমীয়া ভাষাক সংকটৰ পৰা মুক্ত কৰি সমৃদ্ধ কৰাৰ ক্ষেত্ৰত পদ্মনাথ গোহাঁই বৰুৱাৰ অৱদানৰ কথা সোঁৱৰণ কৰে। আলোচনা সত্ৰ সঞ্চালনা কৰি উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱাই অসমীয়া ভাষা আৰু বৌদ্ধিক ক্ষেত্ৰখনৰ পদ্মনাথ গোহাঁই বৰুৱাই গুৰি ধৰিছিল বুলি মত প্ৰকাশ কৰে। এই আলোচনাত লেখক তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ সাজ্জাদ হুছেইনেও অংশ লয়। আজি দ্বিতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ লয়। গ্ৰন্থমেলাথলীত আজি ডঃ অমিয়া ৰাজবংশীৰ বিজ্ঞানৰ সুৰভি শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানত অহা 5 নৱেম্বৰত ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী পালনৰ বাবে প্ৰস্তুতি চলি আছে। উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শিল্পীসকলে আজি ডঃ ভূপেন হাজৰিকাৰ পুণ্যতিথিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আখৰা কৰে। প্ৰতিকূল বতৰকো নেওচি জিলা আয়ুক্ত তথা স্থানীয় বিধায়ককে ধৰি ছাত্ৰ ছাত্ৰী আৰু অন্যান্য শিল্পীসকল আখৰাত উপস্থিত থাকে। 5 নৱেম্বৰত লক্ষীমপুৰতো 5,000 শিল্পীয়ে ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰিব। কাৰ্বি আংলং জিলাৰ ডিফুৰ কাছা ষ্টেডিয়ামত সেইদিনা 5,000 শিল্পীয়ে সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটি সমস্বৰে পৰিৱেশন কৰিব। তদুপৰি 5,000 লোকে মানৱ শৃংখল প্ৰদৰ্শন কৰিব। এই উপলক্ষে জিলাখনৰ বিভিন্ন মহকুমাৰ পৰা 500কৈ শিল্পী, জ্যেষ্ঠ নাগৰিক, শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা সাংস্কৃতিক প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত পুনৰ 2 লোকক গ্ৰেপ্তাৰ কৰিছে। জিলাখনত ইয়াকে লৈ বৰ্তমানলৈকে 17 ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা সুদ জালেংগা দ্বিতীয় খণ্ডৰ বাসিন্দা সুপাল ৰায়ে দীৰ্ঘদিন ধৰি ৰোজকান্দি চাহ বাগিচাত নিজৰ ফাৰ্মাচীত চিকিৎসা আগবঢ়াই আহিছিল। পশ্চিমবংগৰ জলপাইগুৰিৰ বাসিন্দা ইন্দ্ৰজিৎ ৰায় নামৰ আনজন লোকে থাৰাপুৰৰ এখন ক্লিনিকত ভিজিটিং চিকিৎসক হিচাপে ৰোগীক চিকিৎসা কৰিছিল। ৰাজ্যৰ বিভিন্ন স্থানত ছোৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। গোলাঘাট জিলাৰ সৰুপথাৰৰ খনিকৰ গাঁৱৰ এখন গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পাছত জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি গাহৰিৰ মাংস আৰু গাহৰিৰ খাদ্যৰ ক্ৰয় বিক্ৰী আৰু পৰিবহণ সৰুপথাৰৰ পৰা 10 কিলোমিটাৰ পৰিসৰত নিষিদ্ধ কৰা হৈছে। জনস্বাস্থ্য আৰু পশু স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ মানি চলিবলৈ জিলা প্ৰশাসনে জনসাধাৰণক আহান জনাইছে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰী চহৰৰ মাজমজিয়াত বৰ মছজিদ চকত স্থাপন কৰা কামৰূপ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে চহৰখনৰ মাজমজিয়াত এই আৱক্ষ মূৰ্তি স্থাপনে নতুন প্ৰজন্মক কামৰূপৰ পুৰণি ইতিহাসৰ বিষয়ে জানিবলৈ আগ্ৰহী কৰি তুলিব। অনুষ্ঠানত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীকে ধৰি কেইবাগৰাকী বিষয়া তথা সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত ICC মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বৰষুণৰ বাবে প্ৰায় 2 ঘণ্টা পলমকৈ আৰম্ভ হোৱা খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈ 29 অভাৰত 2টা উইকেট হেৰুৱাই 171 ৰাণ সংগ্ৰহ কৰিছে। শেফালী বাৰ্মাই 87 আৰু স্মৃতি মান্ধানাই 45 ৰাণ কৰি আউট হয়। জেমিমা ৰড্ৰিক্সে 24 আৰু হৰমনপ্ৰীত কৌৰে 4 ৰাণ কৰি খেলি আছে। হোবাৰ্টৰ বেলেৰী পভেলত অনুষ্ঠিত তৃতীয়খন T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতে অষ্ট্ৰেলিয়াক 5 উইকেটত পৰাস্ত কৰে। ভাৰতে 187 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 5টা উইকেট বাকী থকা অৱস্থাতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৱাশ্বিংটন সুন্দৰে 23টা বলত 49 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 186 ৰাণ সংগ্ৰহ কৰে। টিম ডেভিডে 76 আৰু মাৰ্ক ষ্টইনিছে 64 ৰাণ কৰে। 4টা অভাৰত 3টা উইকেট দখল কৰা অৰ্জদীপ সিঙক মেন অব দ্য মেচ ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত 5খনীয়া শৃংখলাখনত ভাৰতে 1-1 সমতা লাভ কৰিছে। আকাশবাণী গুৱাহাটীৰ আজি সন্ধিয়া 7:45ৰ সংবাদ চলন্তিকাত 29 অক্টোবৰৰ পৰা 8 নৱেম্বৰলৈ গুৱাহাটীত চলি থকা ঐতিহ্য সংগ্ৰহালয় মহোৎসৱ সন্দৰ্ভত এটা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাজ্যত ৰেল সেৱা সম্প্ৰসাৰণৰ বিভিন্ন বিষয় সন্দৰ্ভত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা। ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা বৰাক উপত্যকাৰ শিল্পীসকলক আজি সম্বৰ্ধনা জ্ঞাপন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা সংমণ্ডল পৰ্যটকৰ বাবে মুকলি। ৰাজ্যৰ ঠায়ে ঠায়ে ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত। আৰু ICC মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। বৰষুণৰ বাবে প্ৰায় 2 ঘণ্টা পলমকৈ খেলখন আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।